এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ শ্ৰমিক বিৰোধী আৰু কৃষক বিৰোধী নীতি গ্ৰহণ কৰা বুলি অভিযোগ কৰি দেশৰ 10টা শ্ৰমিক সংগঠনৰ উমৈহতীয়া মঞ্চই আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ অসমতো পৰিলক্ষিত হৈছে। আমাৰ বিভিন্ন জিলাৰ সংবাদদাতাই জনোৱা মতে বন্ধৰ ফলত উত্তৰ গুৱাহাটীৰ ৰন্ধন গেছৰ বটলিং প্লেণ্ট, দুলিয়াজানৰ অইল ইণ্ডিয়াৰ অধীনস্থ তৈল প্ৰতিষ্ঠানসমূহ, নাজিৰাৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ মুখ্য কাৰ্যালয়কে ধৰি বিভিন্ন ঔদ্যোগিক প্ৰতিষ্ঠানৰ কাম কাজ ব্যাহত হৈছে। নুমলীগড় শোধনাগাৰৰ কাম কাজো আজি বন্ধৰ ফলত প্ৰভাৱিত হৈছে বুলি আমাৰ সংবাদদাতাই জনাইছে। গুৱাহাটী মহানগৰীত আজি ব্যক্তিগত খণ্ডৰ চিটি বাছ আৰু দূৰণিবতীয়া বাছৰ চলাচল বন্ধ আছে। অৱশ্যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ গ্ৰীণ বাছ সেৱা আৰু সৰু বাণিজ্যিক বাহনসমূহ চলাচল কৰি আছে। বঙাইগাঁৱৰ BRPLৰ কাম কাজ চলি আছে বুলি আমাৰ সংবাদদাতাই জনাইছে। শিলচৰত আজি শ্ৰমিক সংগঠনৰ প্ৰতিনিধিসকলে বিভিন্ন ঠাইত বন্ধৰ সমৰ্থনত পিকেটিং কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে চিৰাঙৰ সদৰ কাজলগাঁৱত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত নিৰ্মিত জিলা বিজেপিৰ কাৰ্যালয় গৃহটো মুকলি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সম্প্ৰতি দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দি আছে। ইয়াৰ পাছত তেওঁ জিলাখনৰ প্ৰশাসনীয় মুৰববী বিষয়াসকলৰ সৈতে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি ৰূপায়ণৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিজেপিয়ে আয়োজন কৰা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। সমাগত BTC পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত আয়োজিত এই সভাত দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰিব বুলি জানিব পৰা হৈছে। ৰাজহ মন্ত্ৰী কেশৱ মহন্তই আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইছিছ আঁচনিৰ অধীনত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এটা ডায়েলাইছিছ কেন্দ্ৰ মুকলি কৰে। কেন্দ্ৰটোৱে বৃহত্তৰ কলিয়াবৰৰ ৰাইজক উপকৃত কৰিব। এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে দেশৰ আগশাৰীৰ চিকিৎসালয় এপল'ৰ সৈতে ৰাজ্য চৰকাৰে কৰা চুক্তি অনুসৰি স্বাস্থ্যখণ্ডত ডায়েলাইছিছৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এনে ব্যৱস্থাৰ অংশ হিচাপে কলিয়াবৰ মহকুমা চিকিৎসালয় মুকলি কৰা কেন্দ্ৰটোত দৈনিক 3টা ভাগত 12গৰাকী ৰোগীয়ে বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰিব। অসম চাহ মজদুৰ সংঘৰ আহ্বানত বোকাখাত আৰু নাজিৰাকে ধৰি ৰাজ্যৰ বিভিন্ন চাহ বাগিচাত পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত শ্ৰমিকসকলে আজি ধৰ্ণা কাৰ্যসূচী পালন কৰে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, বাগিচাৰ ভূমি বিক্ৰী বন্ধ কৰাকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গোলাঘাটৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। ধনশিৰিৰ লগতে দুইগ্ৰুং আৰু কালিয়নী নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। নৈকেইখনৰ বাঢ়নী পানীয়ে জিলাখনৰ গোলাঘাট, মৰঙি, খুমটাই, বোকাখাত আৰু সৰুপথাৰ ৰাজহচক্ৰৰ শতাধিক গাঁও প্লাৱিত কৰিছে। জিলাখনৰ 20 সহস্ৰাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বানত উটি অহা জিলাখনৰ শিঙিমাৰী গাঁৱৰ মংলু ভূমিজ নামৰ লোকজনৰ মৃতদেহ কালি উদ্ধাৰ কৰা হয়। জিলাখনৰ বান পৰিস্থিতি তদাৰক কৰাৰ বাবে মন্ত্ৰী অজন্তা নেওগে গোলাঘাটত বাহৰ পাতিছে। মন্ত্ৰীগৰাকীয়ে কালি জিলা আৱৰ্ত ভৱনত জিলা আয়ুক্ত আৰু প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ বানপীড়িত লোকসকলৰ মাজত যাৱতীয় সাহায্য সামগ্ৰী বিতৰণ কৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ দিয়া হয়। সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকনকে ধৰি কেইবাগৰাকীও নেতাই আশ্ৰয় শিবিৰসমূহ পৰিদৰ্শন কৰি জনসাধাৰণৰ অৱস্থাৰ বুজ লয়। উত্তৰ পূব সীমান্ত ৰেলৱেৰ লামডিং বদৰপুৰ পাহাৰ ৰেল লাইনৰ মুপা দিহাখো ষ্টেচনৰ মাজত সোমবাৰে পুৱাৰ ভাগত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত 12খন ৰেলগাড়ীৰ যাত্ৰা অহা 12 জুলাইলৈ পুনৰ বাতিল কৰা হৈছে। ভূমিস্খলনৰ ফলত ৰেলপথত শিল বালি জমা হোৱাৰ বাবে 8খন ৰেলগাড়ীৰ সেৱা আংশিকভাৱে বাতিল কৰা হৈছে। যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে ৰেলগাড়ীৰ স্থিতি সন্দৰ্ভত পৰীক্ষা কৰি চাবলৈ আৰু সেই অনুসৰি পৰিকল্পনা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰীসকলক বিভিন্ন সংবাদ মাধ্যম আৰু সংহত যোগাযোগ ব্যৱস্থাৰে এই সন্দৰ্ভত লোৱা পদক্ষেপৰ বিষয়ে জনোৱাৰ ব্যৱস্থা কৰিছে। ৰাজ্য চৰকাৰৰ খিলঞ্জী আৰু জনজাতীয় বিশ্বাস তথা সংস্কৃতি বিভাগৰ পৃষ্ঠপোষকতাত আৰু ৰাজ্যৰ সংগ্ৰহালয় সঞ্চালকালয় তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগিতাত আজিৰে পৰা অহা 10 আগষ্টলৈ গুৱাহাটীস্থিত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ দ্বিতীয় মহলাত থকা বিশেষ প্ৰদৰ্শনী প্ৰেক্ষাগৃহত মুগা, অসমৰ সোণালী সূতা, ঢকুৱাখানাৰ গৌৰৱ শীৰ্ষক এখন প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। প্ৰদৰ্শনীত ঢকুৱাখানাৰ মুগা শিল্পৰ কলাত্মক উপস্থাপন কৰা হ'ব। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব। নমস্কাৰ।